চৌবিশ নম্বৰ ফটো আবাৰ জন্ম। নিকোডিম নামলা একজন ধৰ্মলা মাষ্টৰই ৰাতি যীশুবাই ঈশ্বৰলা বিষয়ে আৰু জানিবগে আহিছিল। যীশুয়ে কৈছে যে ঈশ্বৰলা পৰিয়াল হবগে প্ৰত্যেকজন নয়া জীৱন পোৱা দৰকাৰ। ইদ নয়াকে জন্ম পোৱা নিচিনা হয়। ঈশ্বৰলা পবিত্ৰ আত্মাৰা আমাকে নয়া জীৱন দে, যি বোলা আমি যীশুকে বিশ্বাস কৰে আৰু বোলা অনুগামী হয়। আমাৰ নয়া ঈশ্বৰলা মন হওঁ।